এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত, দুধনৈ আৰু বকোত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান, পট্টাদেৱ বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ সম্পন্ন, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মুঠ 1920গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আপুনি কেনে আছে শীৰ্ষক বিশেষ অন্তৰংগ অনুষ্ঠানত কেইবাগৰাকী প্ৰাক্তন বিষয়া, বাতৰি পৰিৱেশকৰ স্মৃতিৰ মন্থন। বিশিষ্ট অনাতাঁৰ শিল্পী সুকণ্ঠী গায়িকা হীৰা দাসৰ নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। আৰু গুৱাহাটীত কাইলৈ ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ IPLৰ গুৰুত্বপূৰ্ণ খেল, ৰিয়ান পৰাগক প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ উচ্চ প্ৰশংসা। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। গোৱালপাৰা আৰু কামৰূপৰ 33টা পৰিষদীয় সমষ্টিত অহা 2 এপ্ৰিলত হ'বলগীয়া ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ উঠিছে। মুখ্যমন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গোৱালপাৰাৰ দুধনৈ আৰু কামৰূপ জিলাৰ বকোত দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীয়ে বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সমৰ্থিত প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। গোৱালপাৰাত অনুষ্ঠিত নিৰ্বাচনী সভাত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ৰাভা হাছঙক সাংবিধানিক মৰ্যাদা দিব বিচৰা হৈছে বুলিও তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই তেওঁৰ ভাষণত ৰাভাসকলৰ উন্নয়নৰ বাবে NDAৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজক আহান জনায়। বকোৰ গান্ধী ময়দানত অনুষ্ঠিত নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কামৰূপ জিলাৰ অন্তৰ্গত 14টা পৰিষদীয় সমষ্টিত NDAৰ প্ৰাৰ্থী জয়ী হ'ব বুলি আশা প্ৰকাশ কৰে। ড০ শৰ্মাই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ সৰ্বাংগীন উন্নয়নৰ বাবে শীঘ্ৰে গৃহ বিভাগ, ৰাজ্য চৰকাৰ আৰু ৰাভা জনগোষ্ঠীৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ কথাও ঘোষণা কৰে। চৰকাৰী ভূমিত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ লোকসকলক ভূমিপট্টা দিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কিংবদন্তী ৰজা দোদানৰ ঐতিহ্য প্ৰসাৰৰ বাবে ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। ৰাজ্যজুৰি অনুষ্ঠিত খেল মহাৰণৰ শুভংকৰ প্ৰতীক হিচাপে ৰাভা জনগোষ্ঠীৰ পিতৃপুৰুষ দোদানক নিৰ্বাচিত কৰি প্ৰসাৰৰ ব্যৱস্থা কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।
আমাৰ ৰাভা জনগোষ্ঠীৰ আৰু আমাৰ অসমৰ কিংবদন্তী ৰজা আজি দদানৰ নামেৰে আমি সমগ্ৰ ৰাজ্যতে খেল মহাৰণৰ দৰে কাৰ্যসূচীও আৰম্ভ কৰিছো। ইয়াৰ আগতে ৰজা দদানক কোনেও স্বীকৃতি দিয়া নাছিল। প্ৰথমবাৰৰ বাবে বিজেপি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম কমিটিয়ে দদানৰ সৌৰ্য বীৰ্য ধুবুৰীৰ পৰা শদিয়ালৈ লৈ যোৱাত সফল হৈছে। আজি অসমৰ মানুহে দদানৰ বিষয়ে জানিব পাৰিছে।
এই নিৰ্বাচনী সভাত বিজেপিৰ অসম প্ৰদেশৰ সভাপতি দিলীপ শইকীয়া, ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ সভাপতি টংগেশ্বৰ ৰাভা, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, গুৱাহাটী সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি আৰু বিধায়ক হেমাংগ ঠাকুৰীয়াও উপস্থিত থাকে। ইপিনে ছয়গাঁৱৰ দোলেডঙাত অনুষ্ঠিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত বিধায়ক ৰকিবুদ্দিন আহমেদে দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰ অভিযান চলায়। গোৱালপাৰা জিলাৰ দ্বাৰকা, মাজজাখিলি, ডিৰমাজাখিলি আৰু দাৰিদুৰি পৰিষদীয় সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। বজালী জিলাৰ পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ আজি প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয়। ৰাজ্যপাল তথা ভট্টদেৱ বিশ্ববিদ্যালয়ৰ আচাৰ্য লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ পৌৰহিত্যত অনুষ্ঠিত এই দীক্ষান্ত সমাৰোহত 2গৰাকীক PhD, 469গৰাকীক স্নাতকোত্তৰ আৰু 1422গৰাকী ছাত্ৰ ছাত্ৰীক স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়। ইয়াৰ লগতে ৰাজ্যপাল শ্ৰী আচাৰ্যই 66গৰাকী বঁটাপ্ৰাপকক স্বৰ্ণ পদকেৰে সন্মানিত কৰে।
আজি ভট্টদেৱ বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন সমাৰোহত উপস্থিত থকা প্ৰতিজন স্নাতকক মই মোৰ অভিনন্দন জনাইছো। মই ইছ বাত কে লিয়ে সবকো বধাই দেতা হুঁ। অনুশাসন ব্যক্তি কে জীৱন কা প্ৰাণ হে। মই সুনতা থা অভি পহলি বাৰ বজালী আনে কা অৱসৰ মিলা, আনি মন্ত্ৰী জী কে সাথ বাৰপেটা মে ওর ক্ষেত্র মে জানে কা মৌকা মিলা থা উনকে কই কার্যক্রমো মে, লেকিন মনে সুনা থা কি বজালী শিক্ষা কে লিয়ে বিশেষ রূপ সে উসকি পহচান হো। ও জো পহচান হে ও দিখ রহি স্বাভাবিক হে, লেকিন আজ কা ইয়ে বিশেষ অবসর আপকে কঠোর পরিশ্রম মেহনত কে বাদ অবসর আ। মে বধাই দেতা হুঁ আপকো, শুভকামনায়ে দেতা হুঁ, বধাই দেতা হুঁ আপকে মাতা পিতা কো, আপকে অভিভাবকো কো, জিনহোনে ইতনে অচ্ছে বিশ্ববিদ্যালয় কা চয়ন কিয়া ওর আপকে আপকো ইহাঁ পড়নে কে লিয়ে। বধাই দেতা হুঁ আপকে প্রফেসর কো, জিনহোনে আপকো ইস যোগ্য বনায়া। আপ আজ ইস যোগ্য বনে কি আপ আজ ইয়ে গোল্ড মেডেল লে রহে হে, আপনি উপাধি লে রহে হে, উসকে বাদ হমারি জিম্মেদারিয়াঁ বড় জাতি হে। কহা জাতা হে শিক্ষার্থ আইয়ে সেবার্থ যাইয়ে, শিক্ষা কে লিয়ে আইয়ে ওর সেবা কে লিয়ে যাইয়ে, শিক্ষা কা মূল উদ্দেশ্য।
এই দীক্ষান্ত সমাৰোহত ভট্টদেৱ বিশ্ববিদ্যালয়ে অসম সৌৰভ বঁটাপ্ৰাপক বিশিষ্ট নাট্য প্ৰযোজক কৃষ্ণ ৰায়ক সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে। আজির অনুষ্ঠানত পঞ্চায়েত আৰু গ্ৰামোন্নয়ন তথা আইন পৰ্যটন আৰু সাধাৰণ প্ৰশাসন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ডক্টৰ অমৰজ্যোতি চৌধুৰীৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে আজি গুৱাহাটীৰ দিছপুৰ লাজগেটৰ লোকনিৰ্মাণ বিভাগৰ সন্মিলন ভৱনত আপুনি কেনে আছে শীৰ্ষক এটা বিশেষ অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰে। এই অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ কেইবাগৰাকীও প্ৰাক্তন বিষয়া আৰু বাতৰি পৰিৱেশকে তেওঁলোকৰ স্মৃতি ৰোমন্থন কৰে। অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ প্ৰাক্তন সঞ্চালক অশ্বিনী কুমাৰ বৰুৱা, প্ৰাক্তন সহকাৰী সঞ্চালক ৰমণীকান্ত শৰ্মা আৰু সতীশ চন্দ্ৰ তালুকদাৰ, বাতৰি বিভাগৰ প্ৰাক্তন বিষয়া কুলেশ কুমাৰ ডেকা, প্ৰসন্ন কুমাৰ গোস্বামী, অৰিন্দম বৰা, পূৰ্বৰ বাতৰি পৰিৱেশক ৰীণা চৌধুৰী, মল্লিকা বৰুৱা, মাইনী মহন্ত আৰু ইমৰাণ হুছেইনে অংশগ্ৰহণ কৰি তেওঁলোকৰ স্মৃতি আৰু অভিজ্ঞতাৰ সোঁৱৰণ কৰে। অনুষ্ঠানত বাতৰি বিভাগৰ প্ৰাক্তন সঞ্চালক অশ্বিনী কুমাৰ বৰুৱাই নিজৰ মনৰ ভাৱ এইদৰে প্ৰকাশ কৰে।
ৰেডিঅ' ষ্টেচনটো, ৰেডিঅ'ৰ গোটেই আকাশবাণীৰ কথাটো মই বৰ ভাল পাওঁ। এইকাৰণে যাতে বহুজন হিতায় বহুজন শিক্ষায়, মই প্ৰতিবাৰ য'তেই কিবা লিখোঁ কাৰ সুবিধা পালে মই সেইটো কওঁ। এইটো সকলোৱে অন্তৰত ৰাখি দিলে বহুত কামত আহে, কোনো ধৰ্ম পুথি পঢ়িব নালাগে। বহুজন হিতায় বহুজন শিক্ষায় আৰু ইয়াতকৈ কি লাগিছে? আৰু মই সেইবিলাকৰ দ্বাৰা অনুপ্ৰাণিত হৈ থাকোঁ মই নিজে। তাৰপিছত ডিব্ৰুগড়লৈ আহিলোঁ, ৰেডিঅ'ত ভৰি দিছোঁ। ডিব্ৰুগড়ত অসম আন্দোলন, তেতিয়া বিৰাট অত্যাচাৰ, বিৰাট অশান্তি, থাকিব নোৱাৰোঁ। তেনেকৈ আহি 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 আৰু আল্টিমেটলি গুৱাহাটী পালোঁহি। গুৱাহাটীৰ এটা ডিপাৰ্টমেণ্টত থাকোঁতে বিশেষ কাৰণত মোক পঠিয়াই দিবলগীয়া হ'ল শিলচৰলৈ। এইটো ৰাজনৈতিক কাৰবাৰ আৰু মই বৰ ভাল পালোঁ। মই কিবা এটা হয় বুলি এনেকুৱা সুন্দৰ ঠাই শিলচৰ, মানুহবিলাক বৰ ভাল। মই ভাবিলো ইয়াত অসমীয়া ক'লে গণ্ডগোল লাগিব, গধূলি মই গৈ পেলাই কৈছোঁ পেপে হবে, এতিয়া উত্তৰ দিছে দাদা অমিতা ল'ব আপুনি। মই ভাবিলো মোৰ চিন্তা নাই আৰু সঞ্চালক পদলৈ আকৌ উন্নীত হলো ৰিটায়াৰমেণ্টৰ খবৰটো পালো।
অনুজল উপমুদ্ৰা স্তোত্তৰে আৰম্ভ হোৱা অনুষ্ঠানটোত বাতৰি পৰিৱেশক উৎপল কুমাৰ দাস, নিৰুপমা বৰঠাকুৰ আৰু ঋতুস্মিতা তামুলীয়ে গীত পৰিৱেশন কৰাৰ লগতে সংগীতা শৰ্মাই বেহেলা বাদনেৰে সকলোকে আপ্লুত কৰে। বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আগধৰা অনুষ্ঠানটিৰ নিৰ্বাচিত অংশ আজি নিশা 8:02 প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত শুনিবলৈ পাব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
বিশিষ্ট অনাতাঁৰ শিল্পী সুকণ্ঠী গায়িকা হীৰা দাসৰ আজি পুৱতি নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত এসময়ৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ বয়স হৈছিল 73 বছৰ। বিগত 4 দিন ধৰি চিকিৎসাধীন হৈ থকা হীৰা দাসৰ মৃত্যুত বিভিন্নজনে শোক প্ৰকাশ কৰে। শিল্পীগৰাকীৰ নশ্বৰ দেহ আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ চৌহদলৈ অনা হয়। আকাশবাণীৰ পৰিয়ালে শিল্পীগৰাকীৰ নশ্বৰ দেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বিয়লি নৱগ্ৰহ শ্মশানত হীৰা দাসৰ শেষকৃত্য সম্পন্ন কৰা হয়। বিশিষ্ট সংগীত শিল্পী জে পি দাসৰ পন্নী হীৰা দাসে বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ দিনৰ 11 বজাত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ শ্ৰোতাসকলৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 120 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ সকলো নেটৱৰ্কে প্ৰচাৰ কৰাৰ উপৰি এয়াৰ নিউজ ৱেবছাইট আৰু নিউজ অন এয়াৰ মোবাইল এপতো শুনিবলৈ পোৱা যাব। এয়াৰ নিউজ, ডি ডি নিউজ, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ইউটিউব চেনেলসমূহতো এই অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে এই অনুষ্ঠানৰ পাছতে অনুষ্ঠানটোৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। আকাশবাণীৰ অন্যান্য কেন্দ্ৰসমূহেও মন কী বাতৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰে। ডিব্ৰুগড় নগৰৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ কনভয় ৰোডত কেন্দ্ৰীয় বিদ্যালয়ৰ নতুন স্থায়ী ভৱনৰ আধাৰশিলা স্থাপন কৰা হয়। প্ৰায় 38 কোটি টকা ব্যয় সাপেক্ষে বিদ্যালয়ৰ ভৱন নিৰ্মাণ কৰা হ'ব। এই উপলক্ষে আজি অনুষ্ঠিত মাংগলিক অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে মন্ত্ৰী প্ৰশান্ত ফুকন আৰু বিভিন্ন নিকায় নিগমৰ অধ্যক্ষ উপাধ্যক্ষ উপস্থিত থাকে। অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰাৰ পাছতে মন্ত্ৰী যোগেন মোহনে প্ৰথমটো চৰকাৰী কাৰ্যসূচীৰে আজি মাজুলীত উপস্থিত হৈছে। মাজুলীলৈ আহিয়ে মন্ত্ৰীগৰাকীয়ে প্ৰথমে মুগা খেতি পৰিদৰ্শন কৰাৰ লগতে মুগা পালকসকলৰ সৈতে মত বিনিময় কৰে। মাজুলীৰ গেজেৰাৰ এনআইচুকত অনুষ্ঠিত বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে জিলাৰ ৰেচম বিভাগৰ উদ্যোগত আৰু বিধায়ক পুঁজিৰ 10 লাখ আৰ্থিক সহযোগিতাৰে উদ্যোগী মুগা পালকক মুগা আৰু এৰিপলু বিতৰণ কৰে। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনৰ উদ্যোগত জেংৰাইমুখ মহাবিদ্যালয়ত অনুষ্ঠিত অন্বেষণ অধ্যয়ন কেন্দ্ৰ উদ্বোধন কৰে। মন্ত্ৰীগৰাকীয়ে লগতে জিলা কৃষি বিভাগৰ কাৰিকৰী সহযোগিতাত মুদৈ বিলত বৃহৎ পৰিসৰত কৰা ভোট জলকীয়াৰ খেতি পৰিদৰ্শন কৰে। মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে জিলাখনৰ জম্বুক চুকত এটা পথৰ আধাৰশিলাও স্থাপন কৰে। দেশপ্ৰেম আৰু দেশৰ সুৰক্ষাৰ স্বাৰ্থত নিয়োজিত সেনাবাহিনীৰ ত্যাগৰ প্ৰতি শ্ৰদ্ধাবোধ আৰু সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি তেজপুৰ মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় কৃতজ্ঞতা আৰু সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত সশস্ত্ৰ বাহিনীৰ অৱদান আৰু যুৱ সমাজৰ দায়িত্বকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়। এই অনুষ্ঠানত কেইবাগৰাকীও প্ৰাক্তন শীৰ্ষ সেনা বিষয়াই নিজৰ কৰ্মজীৱনৰ অভিজ্ঞতাৰ বিনিময় কৰে। ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি ধেমাজি জিলাৰ গোগামুখত আয়োজিত এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত মন্ত্ৰী ডাঃ পেগুৱে জিলাখনত বন অধিকাৰ আইন 2006ৰ অধীনত খিলঞ্জীয়া লোকক ভূমি অধিকাৰ প্ৰদান কৰিবলৈ লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে পৰ্যালোচনা কৰে। পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীৰ লগতে লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা আৰু জোনাইৰ বিধায়ক ভুৱন পেগুৱে অংশগ্ৰহণ কৰে। ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই বৈঠকত জিলা বন বিভাগৰ বিষয়া, ৰাজচক্ৰ বিষয়া, উন্নয়ন খণ্ডসমূহৰ বিষয়া, আই টি ডি পি বোৰ্ডৰ লগতে স্বায়ত্তশাসিত পৰিষদসমূহৰ বিষয়ববীয়া উপস্থিত থাকে।
যোৱা 25 মাৰ্চত গ্ৰেপ্তাৰ কৰা আৰু আন এটা গোচৰত পৰহি পুনৰ গ্ৰেপ্তাৰ কৰা গুৱাহাটীৰ এটা পৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক আজি মুকলি কৰি দিয়া হয়। কামৰূপ মহানগৰ জিলাৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আদালতে কালি দ্বিতীয়টো গোচৰত তেওঁৰ জামিন মঞ্জুৰ কৰিছিল। অৱশ্যে জামিনৰ ধন জমা দিব নোৱাৰাৰ বাবে সাংবাদিকগৰাকী কালি নিশাটো ন্যায়িক জিম্মাতে কটাবলগীয়া হৈছিল। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে চৰকাৰী বিষয়াৰ বিৰুদ্ধে আপত্তিজনক শব্দ ব্যৱহাৰৰ অভিযোগত এপেক্স বেংকৰ কাৰ্যালয়ৰ পৰা সাংবাদিকগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল। উল্লেখযোগ্য যে সাংবাদিকগৰাকীক গ্ৰেপ্তাৰক লৈ ৰাজ্যৰ বিভিন্ন সাংবাদিক সংগঠন, নাগৰিক সংগঠন, চলচ্চিত্ৰ সমাজ, ভাৰতীয় প্ৰেছ ক্লাব, ভাৰতীয় সাংবাদিক সংঘকে ধৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল। বৰপেটাৰ সুন্দৰীদিয়া সত্ৰৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সত্ৰখনৰ শাখা সত্ৰসমূহৰ সমাৰোহ অনুষ্ঠিত হৈছে। শাখা সত্ৰসমূহক একত্ৰিত কৰাৰ উপৰি সহযোগী সত্ৰসমূহক লগত লৈ শ্ৰীশ্ৰীমাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত ধৰ্ম আৰু অন্যান্য ব্যৱস্থাসমূহ আগবঢ়াই নিয়াৰ উদ্দেশ্যে প্ৰথমবাৰৰ বাবে এই সমাৰোহৰ আয়োজন কৰা হৈছে। সমাৰোহত কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ আৰু ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে। সমাৰোহৰ অংশ হিচাপে সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ নিৰ্মল অধিকাৰীয়ে পুৱা পতাকা উত্তোলন কৰে। পশ্চিম কাৰ্বি আংলঙৰ আমৃত অনুষ্ঠিত কাৰ্বি আংলং প্ৰাথমিক শিক্ষক সন্থাৰ 35 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশনৰ আজি অন্তিম দিনা মুকলি সভা অনুষ্ঠিত হয়। এই সভাত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং উপস্থিত থাকে। শ্ৰীভূমি জিলাৰ সুপ্ৰকান্তি পেটেল নগৰত আজি সংঘটিত এটা দুৰ্ঘটনাত এজন বাছ চালকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো যাত্ৰী আহত হয়। এখন যাত্ৰীবাহী বাছক এখন মালবাহী ট্ৰাকে খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। আহত যাত্ৰীসকলক কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ আৰু গুৰুতৰভাৱে আহতসকলক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত প্ৰেৰণ কৰা হৈছে। মৃত বাছ চালকজন কাটামানি অঞ্চলৰ হানিফ আহমেদ বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত 2024-25 বৰ্ষৰ অধীনত আজি গোলাঘাট জিলাৰ বোকাখাটত মন্ত্ৰী অতুল বৰাই হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰে। বোকাখাট সমষ্টিৰ বিধায়কৰ কাৰ্যালয়ত আয়োজিত অনুষ্ঠানত মন্ত্ৰী শ্ৰীবৰাই বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ 195টা উপাসনাস্থলী, নামঘৰ, থান, মঠ মন্দিৰ, গীৰ্জাঘৰ আৰু মছজিদলৈ 150,000 টকাৰ এককালীন সাহায্যৰ চেক বিতৰণ কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ কাইলৈ গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত হ'বলগীয়া খেলত ৰাজস্থান ৰয়েলছ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। খেলখনৰ পূৰ্বে আজি অনুষ্ঠিত সংবাদমেলত ৰাজস্থান ৰয়েলছৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে ৰিয়ান পৰাগক উচ্চ প্ৰশংসা কৰে। প্ৰথম দুখন খেলত পৰাজিত হলেও ৰিয়ান পৰাগৰ নেতৃত্ব ভাল হৈছে বুলি তেওঁ শলাগ লয়। ৰিয়ান পৰাগে বেছি বল খেলিবলৈ পালে দলৰ বাবে লাভজনক হ'ব বুলি প্ৰশিক্ষকগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে ৰিয়ান পৰাগে 3 নম্বৰ ক্ৰমত বেটিং কৰাটো দলৰ বাবে যোগাত্মক দিশ। উল্লেখযোগ্য যে কাইলৈৰ খেলত অংশগ্ৰহণৰ বাবে আজি কিছু সময় পাছতে চেন্নাই ছুপাৰ কিংছ গুৱাহাটীত উপস্থিত হ'ব। প্ৰাক্তন আন্তৰ্জাতিক ক্ৰিকেটাৰ মহেন্দ্ৰ সিং ধোনীৰ দৰে তাৰকা সমৃদ্ধ দলটো বিশেষ বিমানযোগে বৰ্জাৰ বিমানবন্দৰত উপস্থিত হ'বহি। প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খেলত গুজৰাট টাইটান্ছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বজালীৰ ভালুকি গাঁও নিবাসী সৰবৰহী মহিলা দীপিমা গোস্বামীৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 44 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাভাংচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত, দুধনৈ আৰু বকত মুখ্যমন্ত্ৰীৰ প্ৰচাৰ অভিযান। ভট্টদেৱ বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহ সম্পন্ন, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ মুঠ 1920 গৰাকী শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আপুনি কেনে আছে শীৰ্ষক বিশেষ অন্তৰংগ অনুষ্ঠানত কেইবাগৰাকী প্ৰাক্তন বিষয়া, বাতৰি পৰিৱেশকৰ স্মৃতি ৰোমন্থন। বিশিষ্ট অনাতাঁৰ শিল্পী সুকণ্ঠী গায়িকা হীৰা দাসৰ নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন। আৰু গুৱাহাটীত কাইলৈ ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ আই পি এলৰ গুৰুত্বপূৰ্ণ খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।